এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত 5 বছৰত অসম এখন আন্দোলন আৰু সন্ত্ৰাসজৰ্জৰ ৰাজ্যৰ পৰা দেশৰ দ্ৰুত বিকশিত ৰাজ্যত পৰিণত হোৱা বুলি মন্তব্য কৰিছে। প্ৰতিবছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে নতুন দিনৰ আলাপ শীৰ্ষক সংবাদমেলত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে 2020ৰ পৰা 2025 চনলৈ অসমৰ বিকাশৰ হাৰ 45% বৃদ্ধি পাইছে। ৰাজ্যখনত জনমূৰি আয় 54% বৃদ্ধি পোৱাৰ লগতে বিগত সময়ছোৱাত ৰাজহো 53% হাৰত বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে। নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলিৰে নিৰ্মাণ হ'বলগীয়া 4-লেনযুক্ত টুইন টিউব টানেলটোত 2টা লেনযুক্ত ৰেলপথ সংযোজন কৰাত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে বুলিও মুখ্যমন্ত্ৰীয়ে কালি সংবাদমেলত উল্লেখ কৰে।
আৰু এটা ডাঙৰ প্ৰজেক্ট, সেইটো হৈছে টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল। এইটো 4-লেনিং কৰাৰ কথা আছিলে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগ্ৰহ প্ৰকাশ কৰিছে যে গহপুৰৰ পৰা নুমলীগড়ৰ যিটো প্ৰস্তাৱিত টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল হ'ব, তাতে ৰেলকো সংযোজিত কৰা। ইমান দিনে আমাৰ প্ৰস্তাৱ চলি আছিলে যে ইয়াত মটৰ গাড়ী অহা যোৱা কৰিব। কেবিনেটত বিষয়বস্তু অহাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলে যে ইয়াত ৰেলো সংযোজিত কৰিব লাগে। গতিকে যিটো 12,000 কোটি টকাৰ প্ৰজেক্ট আছিল, নাও ইট উইল বি অলমষ্ট 20,000 ক্ৰোৰ্ছ। আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে এই প্ৰজেক্টটো অনুমোদন জনাইছে আৰু যিকোনো মুহূৰ্ততে ই কেবিনেটত অনুমোদন হোৱাৰো সম্ভাৱনা আছে।
মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে 8ম দৰমহা আয়োগ গঠনৰ পাছতে অসমে দেশৰ প্ৰথম ৰাজ্য হিচাপে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰিব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ নেতৃত্বত গঠন হ'বলগীয়া এই দৰমহা আয়োগ সম্পৰ্কত জানুৱাৰীৰ প্ৰথম সপ্তাহতে অধিসূচনা জাৰি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সদৰি কৰে। নতুন বছৰটোত চৰকাৰে বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকললৈ প্ৰদান কৰিবলগীয়া সুবিধাসমূহৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে কালিৰ সংবাদমেলত প্ৰকাশ কৰে। দেশৰ ভিতৰতে চৰকাৰী খণ্ডত অসমত প্ৰথমটো কৰ্কট ৰোগৰ প্ৰটন থেৰাপী মেচিন স্থাপন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই ছুইজাৰলেণ্ডৰ ডাভোছত হ'বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চত এইবাৰ দেশৰ উন্নত 2খন ৰাজ্য মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশৰ লগতে অসমক পোনপ্ৰথমবাৰৰ বাবে আমন্ত্ৰণ জনোৱাটো গৌৰৱৰ কথা বুলিও অভিহিত কৰে। মহিলা সবলীকৰণৰ দিশত উল্লেখনীয় পদক্ষেপ হিচাপে শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ 30,655 গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰা হ'ব। বৰচলাৰ ঠেলামৰা ঘাটগাঁৱৰ ৰাজহুৱা খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু উপস্থিত থাকিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে 352 কোটি টকা ব্যয় সাপেক্ষে জিলাখনৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ডঃ শৰ্মাই 11 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৰকাই মিনি ষ্টেডিয়াম উদ্বোধন কৰিব। তেওঁ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু শোণিতপুৰৰ নিজ বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। হোজাই জিলা প্ৰশাসনে আজি দবকাৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা ভূমিত উচ্ছেদ চলাব। ইয়াৰ বাবে বন বিভাগ আৰু জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবা হাজাৰ বিঘা ভূমি অবৈধ দখলকাৰী কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত 1,200ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত 30-40 বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা 1,170 পৰিয়ালৰ ভিতৰত 1,018 পৰিয়ালক উচ্ছেদ কৰা হ'ব। বাকী 152 পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি দিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীৰ আলাপ শীৰ্ষক অনুষ্ঠানত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে 2025 বৰ্ষত জুবিনৰ দৰে মহান শিল্পী এগৰাকীক হেৰুওৱাটো জাতিৰ বাবে দুৰ্ভাগ্যৰ বিষয়। জুবিনৰ মৃত্যুৰ ন্যায় যাতে নিৰ্দিষ্ট সময়ৰ ভিতৰত লাভ কৰিব পৰা যায় তাৰ বাবে চৰকাৰে অহা 12 জানুৱাৰীৰ পৰা এজন বিশেষ চৰকাৰী অধিবক্তা নিয়োগ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে ইয়াৰ বাবে গুৱাহাটীৰ কেইবাগৰাকী জ্যেষ্ঠ অধিবক্তাৰ সৈতে আলোচনা কৰা হৈছে বুলিও উল্লেখ কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।